চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার মরমিয়াল প্রভু যীশুর মহান নামেরে আপনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনাৰ ভালনে বাৰু? আশা কৰোঁ পৰম পিতা পৰমেশ্বৰে আপোনাক ভালে কুশলে ৰাখিছে। এয়া আকৌ আপোনালোকৰ ওচৰলৈ আহিছোঁ ঈশ্বৰৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়নৰ বাবে। আপুনি বাৰু এই অনুষ্ঠান শুনি কেনে পাইছে? অনুগ্ৰহ কৰি আমালৈ চিঠি লিখি জনাবচোন।
ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100001। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্ট বক্স নম্বৰ 70, গুৱাহাটী 78100001। আমাৰ ৱেবছাইট www.radio882.com।
আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা আমাৰ অসীম দয়ালু কৰুণাময় পিতা, তোমাৰ মহান নামৰ ধন্যবাদ কৰোঁ। সকলো গৌৰৱ প্ৰশংসা তুমিয়েই পাবৰ যোগ্য। এই বিশ্ব ব্ৰহ্মাণ্ডৰ তুমিয়েই গৰাকী। তোমাৰ আগত আমি অতি নগণ্য, আমাৰ একো নাই যাৰে আমি তোমাক সন্তুষ্ট কৰিব পাৰোঁ। তুমি পবিত্ৰ, আমি অপবিত্ৰ। কিন্তু প্ৰভু, তোমাক অশেষ ধন্যবাদ, কিয়নো আমাক উদ্ধাৰ কৰিবলৈ তোমাৰ একমাত্ৰ পুত্ৰ যীশুখ্ৰীষ্টকে জগতলৈ পঠালা। আজি তেওঁত বিশ্বাস কৰি আমি সাহেৰে সৈতে তোমাৰ অনুগ্ৰহৰ সিংহাসনৰ আগলৈ আহিব পৰা হৈছোঁ, তোমাক পিতৃ বুলি মাতিব পৰা হৈছোঁ। এতিয়া প্ৰভু, আমি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ আগবাঢ়িছোঁ। তুমি আমাক শিকোৱা, বুজোৱা, আমাক বিশেষভাৱে কথা কোৱা, আমাৰ আগত নিজকে প্ৰকাশ কৰা। এই অনুষ্ঠান শুনি থকা প্ৰতিজন শ্ৰোতাক তুমি বিশেষভাৱে কথা কোৱা, তেওঁলোকৰ জীৱন আশীৰ্বাদপূৰ্ণ কৰি তোলা, তেওঁলোকৰ হৃদয় সৰগীয় শান্তি আনন্দেৰে উপচাই দিয়া, তেওঁলোকৰ জীৱন সফল কৰি তোলা। কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা জীৱিত প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। আজি আমি কিছুদিনৰ পৰা বাইবেলৰ শেষৰখন পুস্তক অৰ্থাৎ যোহনৰ প্ৰতি প্ৰকাশিত বাক্য বা চমুকৈ প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয়নে বাৰু? আপুনি বাৰু আমাৰ আগৰ অনুষ্ঠানটো শুনিছিলনে? যোৱা অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকৰ 6 নম্বৰ অধ্যায়ৰ 8 নম্বৰ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ। আমি ইতিমধ্যে পালোঁ প্ৰভু যীশুৱে পুথিখনৰ 7টা চাবৰ 4টা চাব খোলাৰ কথা। প্ৰথমটো চাব খোলাৰ লগে লগে বগা ঘোঁৰাত উঠা লোক এজন ওলাই গ'ল। তাৰ পাছত দ্বিতীয়টো চাব খোলা হ'ল আৰু এটা ৰঙা ঘোঁৰাত উঠা ব্যক্তি এজন ওলাই গ'ল। তাৰ পাছত ক্ৰমে তৃতীয় আৰু চতুৰ্থ চাব খোলা হ'ল আৰু এটা ক'লা আৰু তাৰ পাছত পাণ্ডুবৰণীয়া ঘোঁৰাত উঠা ব্যক্তি ওলাই গ'ল। আমি ইতিমধ্যেই উল্লেখ কৰিছোঁ যে বগা ঘোঁৰাত উঠি যোৱা ব্যক্তিজনে বুজায় খ্ৰীষ্টাৰীক। এই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় মণ্ডলীক স্বৰ্গলৈ উঠাই লৈ যোৱাৰ পাছত পৃথিৱীত প্ৰথমতে আৱিৰ্ভাৱ হ'ব খ্ৰীষ্টাৰীৰ। খ্ৰীষ্টাৰীয়ে প্ৰথমতে জগতৰ মানুহবোৰক শান্তিৰ কথা কৈ ভুলাব আৰু মানুহবোৰে খ্ৰীষ্টাৰীক নেতা বুলি গ্ৰহণ কৰি ল'ব। কিন্তু কিছুদিন পাছতেই খ্ৰীষ্টাৰীৰ আচল ৰূপ প্ৰকাশ পাব আৰু পৃথিৱীত ৰঙা ঘোঁৰা অৰ্থাৎ যুদ্ধ বিগ্ৰহৰ সূত্ৰপাত হ'ব। যুদ্ধ বিগ্ৰহৰ পাছতেই পৃথিৱীত প্ৰচণ্ড আকাল অনাতনে দেখা দিব আৰু পৃথিৱীত প্ৰচণ্ড মহামাৰী আদিৰ প্ৰাদুৰ্ভাৱ হ'ব আৰু পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় চাৰি ভাগৰ এভাগ লোকৰ মৃত্যু হ'ব। সেইবোৰ ভৱিষ্যতে ঘটিব লগা কথা আমি ইতিমধ্যে পালোঁ। তাৰ পাছত কি ঘটিব সেই কথা আমি চাওঁ বাইবেলৰ পৰা। আমি বাইবেলৰ পৰা পাঠ কৰি দিম প্ৰকাশিত বাক্য পুস্তকৰ 6 নম্বৰ অধ্যায়ৰ 9 আৰু 10 পদ পাঠ কৰি দিছোঁ। আৰু যেতিয়া তেওঁ পঞ্চম চাপ মেলিলে, তেতিয়া যিবিলাক ঈশ্বৰৰ বাক্যৰ আৰু নিজে পোৱা সাক্ষ্যৰ কাৰণে হত হৈছিল তেওঁবিলাকৰ জীৱাত্মা বেদীৰ তলত দেখিলোঁ। তেওঁবিলাকে বৰ মাতেৰে ৰিঙিয়াই ক'লে, হে পবিত্ৰ সত্য প্ৰভু, সুধ বিচাৰ কৰিবলৈ আৰু পৃথিৱী নিবাসীবিলাকক আমাৰ ৰক্তপাতৰ প্ৰতিফল দিবলৈ তুমি কিমান কাল পলম কৰিবা? এই বেদীটো আছে স্বৰ্গত আৰু প্ৰভু যীশুৱে মানৱৰ মুক্তিৰ কাৰণে নিজৰ বহুমূলীয়া তেজ ক্ৰুচত যে বোৱাইছিল, আচলতে এই বেদীতেই তেওঁ নিজৰ তেজ দিছিল মানৱৰ পাপৰ প্ৰায়চিত্ত কৰিবৰ বাবে। আমি ক'ব খোজোঁ যে প্ৰভু যীশুৰ তেজ সঁচাসঁচিকৈ স্বৰ্গত বেদীত দিয়া হৈছিল। আমি ইব্ৰী 9:23-24 এনেদৰে পঢ়িবলৈ পাওঁ, এতেকে স্বৰ্গত থকা বিষয়ৰ যি নকল সেয়ে এইবোৰ উপায়েৰে সূচী কৰা হোৱা আৱশ্যক, কিন্তু আচল যি স্বৰ্গীয় সেয়ে ইয়াতকৈ শ্ৰেষ্ঠ বলিদানৰ দ্বাৰাই সূচী কৰা হোৱা আৱশ্যক। কিয়নো প্ৰকৃতৰ প্ৰতিৰূপ মাত্ৰ যি হাতে কৰা পবিত্ৰ স্থান তাত খ্ৰীষ্ট নুসুমাল, কিন্তু সম্প্ৰতি আমাৰ নিমিত্তে ঈশ্বৰৰ সাক্ষাতে উপস্থিত হ'বলৈ স্বৰ্গতেই সোমাল। প্ৰভু যীশুৱে নিজৰ তেজেৰেই সূচী কৰি সেই পবিত্ৰ স্থানত সোমাল। ইয়াত যিবোৰ জীৱাত্মাৰ কথা উল্লেখ কৰা হৈছে সেই জীৱাত্মাবোৰ পুৰণি নিয়মৰ দিনৰ সাধুসকলৰ। প্ৰভু যীশুৱে এনেদৰে কৈছিল, তাতে হেবলৰ ৰক্তপাতৰে পৰা বেদীৰে মন্দিৰৰে মাজত হত হোৱা জখৰীয়াৰ ৰক্তপাতলৈকে জগত স্থাপন কৰাৰে পৰা হত হোৱা সকলো ভাৱবাদীৰ ৰক্ত এই কালৰ লোকৰ পৰা লোৱা হ'ব। হয়, মই তোমালোকক কওঁ, এই কালৰ লোকৰ পৰাহে লোৱা হ'ব। লোকে লিখা শুভবাৰ্তা 11:50-51 পদ। আৰু এইসকলৰ লগতে সেইসকল শ্বহীদৰো জীৱাত্মা তাত থাকিব যিসকলক সেই মহাক্লেশৰ সময়ত খ্ৰীষ্টীয় বিশ্বাসৰ কাৰণে হত্যা কৰা হ'ব। আমি ইতিমধ্যে পালোঁ যে মহাক্লেশৰ সময়ছোৱাত পৃথিৱীৰ চাৰিভাগৰ এভাগ লোকৰ মৃত্যু হ'বই। এই শ্বহীদসকলৰ জীৱাত্মাই প্ৰভু যীশুক ন্যায় বিচাৰ কামনা কৰিছে। তেওঁলোকক যে ৰক্তপাত কৰি বধ কৰা হৈছিল তাৰ প্ৰতিফল বিচাৰিছে। সেই দোষীসকলে শাস্তি পোৱাটো বিচাৰিছে। তেওঁলোকে যে ন্যায় বিচাৰ বিচাৰিছে সেইটো পুৰণি নিয়মৰ ঈশ্বৰৰ বিধানৰ ভিত্তিতেই বিচাৰিছে। সম্পূৰ্ণ ন্যায়সংগত যুক্তিসংগত তেওঁলোকৰ সেই দাবী। এই কথা আমি মনত ৰখা উচিত যে ঈশ্বৰে প্ৰতিটো ৰক্তপাতৰ বিচাৰ কৰিবই। ঈশ্বৰে তেওঁৰ বিশ্বাসীসকলক, তেওঁৰ সন্তানসকলক কেতিয়াবা শ্বহীদ হ'বলৈ এৰি দিয়ে, ঠিকেই, সেয়া ঈশ্বৰৰ কিবা মহৎ পৰিকল্পনা সিদ্ধ কৰিবলৈকে তেওঁ কৰে। কিন্তু সেই সকলো ৰক্তপাতৰ প্ৰতিফল ঈশ্বৰে এদিন দিবই, কোনো সাৰি যাব নোৱাৰে। বহু সময়ত আমাৰ এনেকুৱা লাগে, ঈশ্বৰে বিচাৰ নকৰিব নেকি, দোষীক শাস্তি নিদিব নেকি? দোষী অপৰাধীয়ে নিৰ্বিঘ্নে ঘূৰি ফুৰা দেখিলে আমাৰ মনত এনে চিন্তা আহে, কিন্তু কোনো সাৰি নাযায়। ঈশ্বৰে উপযুক্ত সময়ত সকলো কৰিব। প্ৰভু যীশুৰ হকে শ্বহীদ হোৱা লোকসকলক প্ৰভু যীশুৱে কেতিয়াও পাহৰি যোৱা নাই আৰু নাযায়। এতিয়া 11 নম্বৰ পদটো পঢ়ি দিছো। তেতিয়া তেওঁবিলাকৰ প্ৰত্যেকজনক বগা বস্ত্ৰ দিয়া হ'ল আৰু তেওঁবিলাকক এই কথা কোৱা হ'ল, তোমালোকৰ যি সহ দাস আৰু ভাইবিলাকক তোমালোকৰ নিচিনাকৈ বধ কৰা হ'ব, তেওঁবিলাকৰ সংখ্যা পূৰ নোহোৱালৈকে তোমালোক অলপকাল ক্ষান্ত হোৱা। সেই সাধুসকলক বগা বস্ত্ৰ দিয়া হ'ল, কিন্তু তেওঁলোকৰ সংখ্যা পূৰ হ'ব লাগিব, কাৰণ পৃথিৱীত হোৱা মহাক্লেশৰ সময়ত অনেক লোক খ্ৰীষ্টৰ হকে শ্বহীদ হ'ব আৰু সেই সকলো শ্বহীদৰ সৈতে একেলগে এই পুৰণি নিয়মৰ দিনৰ সাধুসকল দ্বিতীয় পুনৰুত্থানৰ সময়ত পুনৰুত্থিত হ'ব। সেই সাধুসকলক অলপকাল ক্ষান্ত হ'বলৈ কোৱা হৈছে, কাৰণ সকলোবোৰ ঘটনা ঈশ্বৰৰ বিশেষ আঁচনি, বিশেষ সময়সূচীমতে চলি আছে আৰু থাকিব। গতিকে আমি বা আন কোনোবাই বিচাৰিলেই ঘটনাবোৰৰ সময় আৰু ক্ৰম সলনি হ'ব নোৱাৰে। যিসকল লোক মহাক্লেশৰ সময়ত খ্ৰীষ্টৰ নিমিত্তে শ্বহীদ হ'ব, তেওঁলোকক এই পুৰণি দিনৰ সময়ৰ সাধুসকলৰ সহদাস আৰু ভাই বুলি কোৱা হৈছে, আৰু সেইসকলৰ সংখ্যা পূৰ হ'ব লাগিব, অৰ্থাৎ কিমানজন লোক শ্বহীদ হ'ব লাগিব সেই সকলো ঈশ্বৰে নিৰ্ধাৰণ কৰি থোৱা আছে, অৰ্থাৎ সকলো কথা সম্পূৰ্ণ আঁচনি আৰু পৰিকল্পনা মতেই হয়। ঈশ্বৰৰ কোনো আঁচনি, কোনো পৰিকল্পনা বিফল নহয়, অসম্পূৰ্ণ হৈ নৰয়। তাৰ পাছত কি হ'ল, 12 আৰু 13 নম্বৰ পদত আমি চাওঁ, পাছে তেওঁ যেতিয়া ষষ্ঠ চাপ মেলিলে, তেতিয়া মই চাই দেখিলোঁ মহা ভূমিকম্প হ'ল আৰু নোমৰ চট কাপোৰৰ নিচিনা সূৰ্য ক'লা হ'ল, চন্দ্ৰ গোটেইটো তেজৰ নিচিনা হ'ল, আৰু বৰ বতাহে লৰোৱা ডিমৰু গছৰ আপইটা গুটি যেনেকৈ সৰি পৰে, তেনেকৈ আকাশৰ তৰাবোৰ পৃথিৱীত পৰিল। ষষ্ঠ চাপটো মেলা হ'ল আৰু মহা ভূমিকম্প হ'ল, সূৰ্য ক'লা পৰি গ'ল, চন্দ্ৰ তেজৰ নিচিনা ৰঙা হৈ গ'ল, আকাশৰ তৰাবোৰ খহি পৰিব ধৰিলে, অৰ্থাৎ এয়া হ'ল মহাক্লেশৰ সময়ছোৱাৰ দ্বিতীয় ভাগৰ আৰম্ভণি। মহাক্লেশৰ সময়ছোৱাৰ প্ৰথম ভাগত আমি দেখিবলৈ পালোঁ খ্ৰীষ্টাৰীৰ আগমন, যুদ্ধ, বিগ্ৰহ, আকাল, মহামাৰী আৰু মৃত্যুৰ বিভীষিকা, কিন্তু এই দ্বিতীয় ভাগত আমি পাইছোঁ ঈশ্বৰৰ মহাক্ৰোধৰ আগমন। মহাক্লেশৰ আৰম্ভণিতে আৰু শেষত আমি এনেকুৱা প্ৰচণ্ড প্ৰাকৃতিক দুৰ্যোগবোৰ ঘটা দেখিবলৈ পাম। এই ভয়ংকৰ প্ৰাকৃতিক লক্ষণসমূহ মহাক্লেশৰ আৰম্ভণিতেও ঘটিব আৰু সামৰণিতো ঘটিব। আজি পৃথিৱীত ভূমিকম্প সঘনাই ঘটিব ধৰিছে, এই কথা সঁচা, কিন্তু তাৰ মানে ইয়াত পোৱা এই কথাখিনি এতিয়াই ফলিব বুলি আমি ক'ব নোৱাৰোঁ। সেই প্ৰচণ্ড ভূমিকম্পৰ দিন আহিব সেই মহাক্লেশৰ সময়তহে। কিন্তু এইটো মন কৰিবলগীয়া কথা যে বৰ বৰ ভূমিকম্পে অতীজৰ পৰাই বহুতো মানুহৰ মৃত্যুৰ কাৰণ হৈ আহিছে। প্ৰফেচাৰ আৰ এ ডেলি নামৰ লোক এজনে আৱাৰ মোবাইল আৰ্থ নামৰ বিখ্যাত গ্ৰন্থখনত এনেদৰে লিখিছে, যোৱা 4000 বছৰত ভূমিকম্পই 1,30,00,000 মানুহৰ মৃত্যু ঘটাইছে আৰু অধিক ভয়াৱহ ভূমিকম্প এতিয়াও আহিবলৈ বাকী আছে। আমি প্ৰকাশিত বাক্যৰ 16 নম্বৰ অধ্যায়ৰ 18 নম্বৰ পদত এনেদৰে পাওঁ, তেতিয়া বিজুলী, মাত আৰু মেঘ গৰ্জন হ'ল আৰু পৃথিৱীত মনুষ্য হোৱাৰে পৰা যেনে ভয়ানক আৰু মহা ভূমিকম্প কেতিয়াও হোৱা নাই তেনে ভূমিকম্প হ'ল। ইয়াত কি যে ভয় লগা এখন ছবি আমাৰ আগত ৰাখি থোৱা হৈছে! বৰ্তমানে পৃথিৱীত ঘটি থকা ভূমিকম্পবোৰে এই কথা ফলিওৱা নুবুজায়, কাৰণ সেই প্ৰচণ্ড ভূমিকম্প ভৱিষ্যতেহে আহিবলগীয়া আছে। গতিকে বৰ্তমানৰ তুলনাত সেই ভূমিকম্প কিমান ভয়াৱহ হ'ব পাৰে কল্পনা কৰি চাওকচোন। এতিয়া 14 নম্বৰ পদটো পঢ়ি দিছোঁ, আৰু আকাশমণ্ডল নুৰিৱা পুথিৰ দৰে লুপ্ত হ'ল। আটাই পৰ্বত আৰু দ্বীপবোৰক নিজ নিজ ঠাইৰ পৰা লৰোৱা হ'ল। আমি ভাবোঁ এই পদত যিখিনি কথা কোৱা হৈছে আমি কথাখিনি আক্ষৰিক অৰ্থতেই ল'ব লাগে। সেই একেধৰণৰ কথাই আমি পাওঁ নহোম প্ৰথম অধ্যায় পাঁচ নম্বৰ পদত। পাঠ কৰি দিছোঁ। তেওঁৰ ভয়ত পৰ্বতবোৰ কঁপে আৰু গিৰিবোৰ পমি যায়। তেওঁৰ আগত পৃথিৱী, এনেকি জগতখন আৰু তাৰ আটাই নিবাসী দাং খায়। এতিয়া পোন্ধৰৰ পৰা সোতৰ নম্বৰ পদলৈকে পাঠ কৰি দিছোঁ। আৰু পৃথিৱীৰ ৰজাসকল, প্ৰধান লোক, সেনাপতি, ধনৱন্ত আৰু বলৱন্তবিলাকে, সকলো দাগ আৰু স্বাধীন লোকে গুহাত আৰু পৰ্বতৰ শিলৰ মাজত নিজক লুকুৱাই সেই পৰ্বত আৰু শিলবোৰক ক'লে, আমাৰ ওপৰত পৰি সেই সিংহাসনত বহি থকাজনাৰ সন্মুখৰ পৰা আৰু সেই মেৰ পোৱালীৰ ক্ৰোধৰ পৰা আমাক লুকুৱা, কিয়নো তেওঁলোকৰ ক্ৰোধৰ তহাদিন আহিল আৰু কেনে থাকিব পাৰে। পৃথিৱীত অনেক লোকে ক'ব, পাহাৰৰ শিলবোৰ আহি তেওঁলোকক ঢাকি ধৰক। তেওঁলোকে লুকাই পৰিব বিচাৰে, তেওঁলোক পলাব বিচাৰে। তেওঁলোকে ক'ৰ পৰা পলাব খোজে বা কিহৰ পৰা লুকাব বিচাৰে? তেওঁলোকে মেৰ পোৱালীৰ ক্ৰোধৰ পৰা লুকাব বিচাৰে, কাৰণ তেতিয়া পৃথিৱীলৈ নামি আহিব ঈশ্বৰৰ প্ৰচণ্ড ক্ৰোধৰ দিন। মেৰ পোৱালীৰ ক্ৰোধ, এইবুলি ক'লে আমাৰ অলপ হাতৰ যেন নালাগেনে বাৰু? সেই মেৰ পোৱালী অৰ্থাৎ যীশুখ্ৰীষ্টৰ ক্ৰোধৰ দিন মানেই প্ৰভুৰ দিন, যি দিনৰ কথা পুৰণি নিয়মত বাৰে বাৰে উল্লেখ কৰা হৈছে ভাৱবাদীসকলৰ ভাৱবাণীত। সেই দিন আহি আছে, কিন্তু এতিয়াও অহা নাই, ভৱিষ্যতে আহিব, আৰু সেই দিনকেই ইয়াত মেৰ পোৱালীৰ ক্ৰোধৰ দিন বুলি কোৱা হৈছে। মেৰ পোৱালীৰ ক্ৰোধ বুলি কওঁতে অলপ আচৰিত লাগে। এইটো যেন এটা হাথৰ, মেৰ পোৱালীৰ নিচিনা নিৰ্জু জীৱৰ আকৌ ক্ৰোধ কেনেকৈ? আমি জানো বাইবেলত এনেকুৱা বহুতো হাথৰ আছে। হাথৰ মানে আমি এনেকুৱা কথাবোৰ বুজাইছো যি কথা সৰ্বসাধাৰণৰ চিন্তাধাৰা তথা কল্পনাৰ লগত নিমিলে বা বিপৰীত ধৰণৰ, বা যিটো কথা সচৰাচৰ দেখা কথাৰ বিপৰীত। ওপৰে ওপৰে চালে কথাটো আমাৰ ভুল যেন লাগে, কিন্তু অলপ ভালদৰে গভীৰভাৱে চিন্তা কৰি চালে আমি বুজি পাওঁ কথাটোৰ মাজত সত্যতা আছে। উদাহৰণস্বৰূপে আমি কেইটামান কথা মনত পেলাব খুজিছোঁ। ধৰক কিবা এটা বস্তু যিমানেই আমাৰ পৰা আঁতৰি যায় সিমানেই আমি বাৰু সৰু নেদেখোনে? কিন্তু কোনোবাই যদি কয় কিবা এটা বস্তু যিমানেই আমাৰ পৰা আঁতৰি যায় সিমানেই ডাঙৰ হৈ যোৱা বুলি, তেতিয়া বাৰু আপুনি মানি ল'বনে? কিন্তু এনেকুৱা ঘটিব পাৰে। যেনে ধৰকচোন, যদি বেলুন এটা আমি আকাশলৈ উৰুৱাই দিওঁ, তেতিয়া বেলুনটো যিমানেই ওপৰলৈ উৰি যায় সিমানেই আমি সৰু দেখোঁ, কিন্তু আচলতে বেলুনটো ডাঙৰ হৈহে যায়, কাৰণ ওপৰলৈ গ'লে বায়ু পাতল, গতিকে বেলুনটো ফুলি যায় আৰু যিমানেই ওপৰলৈ যায় সিমানেই ডাঙৰ হয়। অৰ্থাৎ আমি ভবা বা দেখাতকৈ সম্পূৰ্ণ বিপৰীত ঘটে। আকৌ পানী কেতিয়াবা ওপৰলৈ বৈ যোৱা আপুনি দেখিছেনে? কিন্তু ছেকুইয়া নেশ্যনেল পাৰ্ক নামৰ এখন বিখ্যাত পাৰ্ক আছে, তাত পানী ওপৰলৈ উঠি যোৱা দেখা যায়, আচৰিত যেন লাগে, কিন্তু তেনেকুৱাই ঘটে, আৰু ঘটে বৈজ্ঞানিক কাৰণতেই। তাত বহুতো ৰেড উড গছ আছে আৰু সেই গছবোৰেহে আচলতে পানী ওপৰলৈ টানি নিয়ে। যিটো প্ৰক্ৰিয়াৰে এই পানী উঠি যায় সেইটো বিজ্ঞানত অস্মোছিছ বুলি জনা যায়। আমি সাধাৰণতে ভবাতকৈ সম্পূৰ্ণ বিপৰীত ঘটনা। আকৌ আমি ভাবোঁ আমি যিমানেই সূৰ্যৰ ওচৰ চাপি যাম সিমানেই গৰম পাম, বেছি তাপ অনুভৱ কৰিম, কিন্তু আমি যেতিয়া পৰ্বতৰ ওপৰলৈ উঠি যাওঁ তেতিয়াতো সূৰ্যৰ অলপ ওচৰ চাপি যাওঁ, কিন্তু আমি দেখোন ঠাণ্ডাহে অনুভৱ কৰোঁ। মুঠতে বহুতো ঘটনা আছে যিবোৰ দেখাত হাতৰ যেন লাগিলেও অসম্ভৱ বা ভুল কথা নহয়। ইয়াত আমি পাইছোঁ মেৰ পোৱালীৰ ক্ৰোধৰ কথা। মেৰ পোৱালী মানে ইয়াত প্ৰভু যীশুকেই বুজাইছে। মেৰ পোৱালী এটাৰ কথা ভাবিলে আমি অতি নম্ৰ, নিৰ্জু, শান্ত স্বভাৱৰ বুলিহে জানো। মেৰ পোৱালীৰ খং উঠা বুলি আমি ভাবিবই নোখোজো। মেৰ পোৱালী সদায় শান্ত, শিষ্ট, মৃদু স্বভাৱী বুলিয়েই আমি জানো। হেবলৰ দিনৰ পৰা জোহন বাপ্তাইজকৰ দিন পৰ্যন্ত প্ৰভু যীশুক এটি মেৰ পোৱালী হিচাপেই বাইবেলত চিত্ৰিত কৰা হৈছে। পাচনি পৌলে তেওঁক জগত স্থাপনৰে পৰা হত হোৱা মেৰ পোৱালী বুলিছে। অৰ্থাৎ ঈশ্বৰে মেৰ পোৱালীক খ্ৰীষ্টৰ নিচিনা স্বভাৱ থকা বুলি বাছি লোৱা নাছিল, নাইবা বলি হিচাপেও বিশেষ গুণ থকা বাবে বাছি লোৱা নাছিল, কিন্তু খ্ৰীষ্টক প্ৰতিনিধিত্ব কৰিবলৈ বা খ্ৰীষ্টৰ প্ৰতীক ৰূপে ঈশ্বৰে এই প্ৰাণী সৃষ্টি কৰিছিল। জগত স্থাপনৰ পূৰ্বেই খ্ৰীষ্ট মেৰ পোৱালী হিচাপে বলি হৈছিল, তেতিয়া মেৰ পোৱালী সৃষ্টি হোৱাই নাছিল। প্ৰভু যীশুৰ গাত মেৰ পোৱালীৰ লক্ষণ আমি দেখোঁ। তেওঁ আছিল নম্ৰ, তেওঁ আছিল মৃদু স্বভাৱী, তেওঁ কাৰো অনিষ্ট নকৰিছিল। মেৰ পোৱালীয়ে কেতিয়াও কাৰো অনিষ্ট নকৰে। তেওঁ আছিল বিনয়ী, তেওঁ নিজৰ শিষ্যৰ ভৰি ধুৱাই দিছিল। খ্ৰীষ্টৰ জীৱন আছিল সুগন্ধি দ্ৰব্যৰ দৰে, যলৈকে যায় তাতেই আশীৰ্বাদ বিয়পায়। মানৱৰ মুক্তিৰ কাৰণে নিজকে বলি হিচাপে আগবঢ়াবলৈকে তেওঁ এই পৃথিৱীলৈ আহিছিল। কিন্তু মেৰ পোৱালীৰ ক্ৰোধ আকৌ কেনেকুৱা কথা! ঈশ্বৰৰ ক্ৰোধ বুলি ক'লেই আমাৰ আচহুৱা লাগে। আমি ঈশ্বৰক প্ৰেমময়, দয়ালু, কৰুণাময়, অনুগ্ৰহশীল বুলি ভাবিয়েই ভাল পাওঁ। কিন্তু ঈশ্বৰে সততাক প্ৰেম কৰে, অসততাক, অধাৰ্মিকতাক ঘৃণ কৰে। তেওঁ প্ৰতিশোধপৰায়ণ নহয়, কিন্তু তেওঁ ন্যায় বিচাৰক। দোষীক প্ৰাপ্য শাস্তি তেওঁ দিবই লাগিব, সেয়েহে তেওঁ ন্যায় বিচাৰক। এই অন্যায়, অনাচাৰ, অধাৰ্মিকতাৰে ভৰা পৃথিৱীত আচলতে ইতিমধ্যেই ঈশ্বৰৰ ক্ৰোধ প্ৰকট হৈ উঠিছে। প্ৰভু যীশু এই পৃথিৱীত থাকোঁতেও এবাৰ খং বা ক্ৰোধ দেখুৱাইছিল জিৰচালেমৰ মন্দিৰ পৰিষ্কাৰ কৰাৰ সময়ত। কিন্তু এদিন প্ৰভু যীশুৰ ক্ৰোধ পূৰ্ণৰূপত প্ৰকাশ পাই উঠা আমি দেখিম, যেতিয়া এই পৃথিৱীলৈ তেওঁ মহাক্লেশৰ আগমন ঘটাব। প্ৰিয় শ্ৰোতা, প্ৰভু যীশুৰ খঙৰ পৰা ৰক্ষা পোৱাৰ এটাই উপায়, তেওঁকেই ত্ৰাণকৰ্তা আৰু প্ৰভু বুলি গ্ৰহণ কৰি তেওঁতেই জীৱনৰ ভাৰ গতাই দিয়া আৰু তেওঁৰ বাধ্য হৈ জীৱন যাপন কৰা। সেই কাম বাৰু আপুনি কৰি আছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
পাপৰ দাগ মোৰ মচি দিয়ে, মোৰ জীৱন তেওঁ নতুন কৰে, পাপৰ দাগ মোৰ মচি দিয়ে, মোৰ জীৱন তেওঁ নতুন কৰে, মোৰ জ্যেষ্ঠ ভ্ৰাতা পাপৰ দাগ মোৰ মচি দিয়ে, মোৰ জীৱন তেওঁ নতুন কৰে, তেওঁৱেই মোৰ ধাৰ্মিকতা।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হওঁ। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।